एआर आकाशवाणी বাতৰি কৈছো মঞ্জিৎ গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভৱিষ্যতে ঔদ্যোগিক সম্পৰ্ক সংহিতা 2020ৰ দ্বাৰা কিছুমান আইনৰ ধাৰাবাহিকতা সন্দৰ্ভত জটিলতা আঁতৰ কৰিবলৈ লোকসভাত কালি এখন সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। বাংলাদেশত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি সংসদীয় নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তৰমুখী মূল্যায়নৰ বাবে OSM ব্যৱস্থাৰ ৰূপায়ণ কৰিব। ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ NPCয়ে 68 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰে পৰা ৰাষ্ট্ৰীয় উৎপাদনশীলতা সপ্তাহ দেশজুৰি পালন কৰিব। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকা ওমানৰ, নেপাল ইটালীৰ আৰু ভাৰত নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভৱিষ্যতে ঔদ্যোগিক সম্পৰ্ক সংহিতা 2020ৰ দ্বাৰা কিছুমান আইনৰ ধাৰাবাহিকতা সন্দৰ্ভত কোনো অযুক্তিকৰ জটিলতা সৃষ্টি নোহোৱাটো সুনিশ্চিত কৰিবলৈ লোকসভাত কালি এখন সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। ঔদ্যোগিক সম্পৰ্ক সংহিতা সংশোধনী বিধেয়ক 2026খন লোকসভাৰ শূন্যকালত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডভিয়াই উত্থাপন কৰে। বিধেয়কৰ উদ্দেশ্য আৰু কাৰণসমূহৰ বিবৃতিত উল্লেখ কৰা হৈছে যে ঔদ্যোগিক সম্পৰ্ক সংহিতা 2020ে বাণিজ্য সংঘ, ঔদ্যোগিক নিয়োগ আৰু ঔদ্যোগিক বিবাদ সম্পৰ্কীয় 1926চনৰ বাণিজ্য সংঘ আইন, 1946চনৰ ঔদ্যোগিক নিয়োগ আইন আৰু 1947চনৰ ঔদ্যোগিক বিবাদ আইনৰ স্থান গ্ৰহণ কৰিছে। বাংলাদেশত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কিছু সময়ৰ পাছতেই ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হ'ব। পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। 292টা সমষ্টিৰ মুঠ 42,779টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলিব। এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে শ্বেৰপুৰ 3 সমষ্টিত ভোটগ্ৰহণ স্থগিত ৰখা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশখনৰ মুঠ ভোটাৰৰ সংখ্যা 12,77,00,000। সংসদীয় নিৰ্বাচনৰ সমান্তৰালভাৱে আজি প্ৰস্তাৱিত জুলাই চনদৰ অধীনত গণভোটৰ জৰিয়তে মূল সাংবিধানিক আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ বাবে ৰাজহুৱা অনুমোদন বিচৰা হ'ব। দেশখনৰ মুখ্য নিৰ্বাচন আয়ুক্ত AMM নাছিৰ উদ্দিনে নাগৰিকসকলক শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আহ্বান জনাইছে আৰু যিকোনো অপ্ৰীতিকৰ ঘটনাৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰিছে। দেশখনত সেনাৰ সহযোগত প্ৰায় 9,58,000 নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ NPCয়ে 68 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰে পৰা ৰাষ্ট্ৰীয় উৎপাদনশীলতা সপ্তাহ পালন কৰিব। চলিত মাহৰ 18 তাৰিখলৈকে সমগ্ৰ দেশতেই এই সপ্তাহ পালন কৰা হ'ব। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন ক্ষমতা সৰ্বাধিক কৰি তোলাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কয় যে MSME খণ্ড শক্তিশালী কৰা, উৎপাদনৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা আৰু বহনক্ষম উদ্যোগীকৰণৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়াৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা হৈছে। এই উপলক্ষে বেংগালুৰু, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গান্ধীনগৰ, গুৱাহাটী আৰু হায়দৰাবাদকে ধৰি দেশজুৰি ধাৰাবাহিক অনুষ্ঠান, আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰা হ'ব। এই বিশেষ সপ্তাহটোত 24খন স্থানীয় উৎপাদনশীলতা পৰিষদ, ভাৰত চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, ঔদ্যোগিক সংস্থা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহে সহযোগিতা আগবঢ়াব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোলছ ৰয়েছৰ মুখ্য কাৰ্যবাহী বিষয়া তুফান এৰগিন বিলজিকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে শ্ৰীমোদীয়ে উল্লেখ কৰে যে ভাৰতত ৰোলছ ৰয়েছৰ কাম কাজ বৃদ্ধি কৰা আৰু দেশৰ উদ্ভাৱনীমূলক তথা উদ্যমী যুৱক যুৱতীসকলৰ সৈতে সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰতি থকা উৎসাহক ভাৰতে আদৰণি জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে অহা শনিবাৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমে ডিব্ৰুগড়ৰ চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। মৰাণত শ্ৰীমোদীয়ে জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। অনুষ্ঠানৰ অংশ হিচাপে কেইবাখনো যুঁজাৰু বিমানেও ঘাইপথত অৱতৰণ কৰাৰ কথা। একাংশ বিমানে আকাশত উৰণ কৌশলো প্ৰদৰ্শন কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতুখন মুকলি কৰিব। শ্ৰীমোদীয়ে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰাৰ পাছত গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। নির্বাচন আয়োগে নির্বাচন হবলগীয়া রাজ্য আর কেন্দ্রীয় শাসিত অঞ্চলসমূহ ই ভি এম আর ভি ভি পেটের ব্যাপক সজাগতা অভিযান আরম্ভ করেছে। কেরালা পুডুচেরী তামিলনাডু আর পশ্চিমবঙ্গের ভোটদাতাসক ই ভি এম ব্যবস্থার বিষয়ে সজাগ করার লক্ষ্যে এই অভিযান চলা হয়েছে বলে নির্বাচন আয়োগে প্রকাশ করেছে। আয়োগে প্রকাশ করা মতে রাজ্য আর কেন্দ্রীয় শাসিত অঞ্চলকাত ই ভি এম প্রদর্শনী শিবিরত 120,000 অধিক ভোটদাতায় অংশ লৈছে। নির্বাচন আয়োগে কয় যে ভোটদাতাসকলক ই ভি এমৰ ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান তথা নির্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ লক্ষ্যৰে এই সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক কুমাৰ দেৱীদাসৰ পৰা।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে চলিত বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ মূল্যায়নৰ বাবে অনস্ক্ৰীন মাৰ্কিং চমুকৈ অ' এছ এম ৰূপায়ণ কৰিব। অৱশ্যে দশম শ্ৰেণীৰ উত্তৰ বহীৰ মূল্যায়ন পূৰ্বৰ দৰে অব্যাহত থাকিব। চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক সন্যম ভৰদ্বাজে প্ৰকাশ কৰা মতে পৰিষদে দক্ষতা আৰু স্বচ্ছতা বৃদ্ধিৰ নিৰন্তৰ প্ৰচেষ্টাত এইবাৰৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ মূল্যায়নৰ বাবে অনস্ক্ৰীন মাৰ্কিং ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিষয়গৰাকীয়ে ব্যাখ্যা কৰে যে এই পদক্ষেপে সমন্বয় সুন্নীত কৰিব আৰু মেনুৱেল হস্তক্ষেপ হ্ৰাস কৰাৰ লগতে ভুল হোৱাৰ সম্ভাৱনাকো নিৰ্মূল কৰিব। উল্লেখযোগ্য যে চি বি এছ ইয়ে ভাৰতৰ লগতে 26খন দেশত বছৰি 46টা শিক্ষাৰ্থীক সামৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই নতুন দিল্লীত চাইবাৰ জালিয়াতি ৰোধ আৰু ইয়াৰ সমৰ্থনকাৰী পৰিৱেশতন্ত্ৰক নিষেধ কৰা সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি মাৰিছে। এই সন্মিলনত নীতি নিয়মৰ সংস্কাৰ সাধন, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ গোলকীয় সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। এটা বিবৃতিত চি বি আই প্ৰকাশ কৰিছে যে সন্মিলনত অংশগ্ৰহণ কৰাসকলে চাইবাৰ দাসত্বৰ পৰা সৃষ্ট ভাবুকি, বিদেশৰ কেলেংকাৰীত ভুক্তভোগীক জড়িত কৰা আৰু ইয়াৰ প্ৰতিৰোধমূলক ব্যৱস্থা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা পুনৰ্বাসনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। জালিয়াতিৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ মঞ্চ, মেছেঞ্জিং বা বাৰ্তা প্ৰেৰণ সেৱা আৰু ডিজিটেল মধ্যস্থতাকাৰীৰ ভূমিকাক লৈ আলোচনা কৰাৰ লগতে দ্ৰুত তথ্য বিনিময়ৰ দিশটোত গুৰুত্ব দিয়া হয়। সফল চাইবাৰ অপৰাধ তদন্তৰ পৰা উত্তম পদ্ধতিসমূহৰ আলোচনা আৰু তদন্তৰ ক্ষমতা তথা সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰা, কৃত্ৰিম বুদ্ধিমত্তা চালিত উপকৰণৰ প্ৰদৰ্শনেৰে এই সন্মিলনৰ সামৰণি পৰে। আই চি চি টি টুৱেণ্টি ক্ৰিকেট বিশ্বকাপত কালি নিশা মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চি পৰ্যায়ৰ এখন খেলত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক 30 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 196 ৰাণ সংগ্ৰহ কৰে। শেফেন ৰাডাৰফৰ্ডে 76 ৰাণৰ বৰঙণি আগবঢ়াই আউট নোহোৱাকৈ থাকে। খেলখনত ইংলেণ্ডে 19 অভাৰত 8টা উইকেট হেৰুৱাই 166 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৱেষ্ট ইণ্ডিজৰ হৈ গুদাকিষ্মতিয়ে 3টা উইকেট দখল কৰে। এপিনে কলম্বোত অনুষ্ঠিত গ্ৰুপ বিৰ দ্বিতীয়খন খেলৰ অষ্ট্ৰেলিয়াই আয়াৰলেণ্ডক 67 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই 20 অভাৰত 6 উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰ আয়াৰলেণ্ডে 16 অভাৰৰ 5টা বলত 115 ৰাণ সংগ্ৰহ কৰি 8টা উইকেট হেৰুৱায়। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক পৰাস্ত কৰে। আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰত নামিবিয়াৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বালাগুল্লাৰ ঘৰুৱা খেলপথাৰত শ্ৰীলংকাই আজি দিনৰ 11 বজাত ওমানৰ মুখামুখি হ'ব আৰু মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত বিয়লি 3 বজাত নেপালে ইটালীৰ বিৰুদ্ধে খেলিব। ৰৌৰকেলাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত কালি এফ আই এইচ 2025-26 প্ৰ লীগ প্ৰতিযোগিতাৰ এখন খেলত ভাৰত বেলজিয়ামৰ হাতত 1-3 গ'লত পৰাস্ত হয়। ইপিনে হৰমনপ্ৰীত সিং নেতৃত্বাধীন দলটো আজি আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। 14 ফেব্ৰুৱাৰীত আয়োজক দলটো পুনৰ বেলজিয়ামৰ মুখামুখি হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ঔদ্যোগিক সম্পৰ্ক সংহিতা 2020ৰ দ্বাৰা ভৱিষ্যতে পুৰণি কিছু আইনৰ ধাৰাবাহিকতা সম্পৰ্কত সম্ভাৱ্য জটিলতা আঁতৰাবলৈ লোকসভাত কালি এখন সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। বাংলাদেশত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি সংশোধিত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ মূল্যায়নৰ বাবে অ' এছ এম ব্যৱস্থা ৰূপায়ণ কৰিব। ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ এন পি চিয়ে 68 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰ পৰা ৰাষ্ট্ৰীয় উৎপাদনশীলতা সপ্তাহ পালন কৰিব আৰু জি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকা ওমানৰ, নেপাল ইটালীৰ আৰু ভাৰত নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।